ইব্ৰী অধ্যায় পাঁচ। কিয়নো প্ৰতিজন মহাপুৰোহিত মানুহবিলাকৰ মাজৰ পৰা লোৱা হৈ পাপৰ নিমিত্তে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰিবলৈ মানুহৰ অৰ্থে ঈশ্বৰৰ উদ্দেশ্যে কাৰ্যত নিযুক্ত আৰু অজ্ঞান আৰু ভ্ৰান্তবিলাকৰ প্ৰতি কোমল ব্যৱহাৰ কৰিবলৈ সমৰ্থ, কিয়নো তেওঁ নিজে দুৰ্বলতাৰে আবৃত্ত আৰু তাৰ কাৰণেই মানুহবিলাকৰ কাৰণে যেনেকৈ নিজৰ নিমিত্তেও তেনেকৈ পাপৰ অৰ্থে উৎসৰ্গ কৰা তেওঁৰ আৱশ্যক। আৰু কোনেও নিজৰ কাৰণে সেই সমাদৰ নিজে নলয়, কিন্তু ঈশ্বৰৰ দ্বাৰাই আমন্ত্ৰিত হলেহে তাক পায়। হাৰুণেও তেনেকৈয়ে পাইছিল। সেইদৰে খ্ৰীষ্টেও মহাপুৰোহিত হবলৈ নিজকে নিজে গৌৰৱান্বিত নকৰিলে, কিন্তু যিজনাই তেওঁক ক'লে,
তুমি মোৰ পুত্ৰ, মই আজি তোমাক জন্ম দিলো।
সেইদৰে আন ঠাইতো কৈছে,
মলকিছেদেকৰ ৰীতি অনুসাৰে তুমি নিত্য পুৰোহিত হৈছা।
তেওঁ নিজ শৰীৰত প্ৰবাহ কৰা কালত মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা জনাৰ আগত অতিশয় ক্ৰন্দন আৰু চকুলোৰে নিবেদন আৰু সাধ্য সাধনা উৎসৰ্গ কৰি ভক্তিভাৱৰ কাৰণে উত্তৰ পায় পুত্ৰ হৈও দুখ ভোগৰ দ্বাৰাই আজ্ঞাধীন হবলৈ শিক্ষা পালে আৰু তেওঁ সিদ্ধ হৈ তেওঁৰ সকলো আজ্ঞাধীনবিলাকলৈ অনন্ত পৰিত্ৰাণৰ কৰ্তা হ'ল আৰু মলকিছেদেকৰ ৰীতি অনুসাৰে হোৱা মহাপুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হ'ল। সেইজনৰ বিষয়ে আমাৰ অনেক কথা ক'বলৈ আছে, কিন্তু তোমালোকৰ কাণ গধুৰ হোৱাত তাক বুজাবলৈ টান। কিয়নো যি স্থলত ইমান দিনে তোমালোক শিক্ষক হ'ব লাগিছিল, এনেস্থলত কোনোৱে যেন পুনৰাই তোমালোকক ঈশ্বৰৰ বচনসমূহৰ আদি কথাৰো বৰ্ণমালা শিকাই তোমালোকৰ এনে প্ৰয়োজন হ'ল। আৰু তোমালোক এনেকুৱা মানুহ হলা যে তান আহাৰ নহয় গাখীৰ তোমালোকৰ প্ৰয়োজন হল, কিয়নো যাৰ আহাৰ গাখীৰ ধৰ্মবাক্যত তাৰ অভ্যাস নাই, কাৰণ তেওঁ শিশু। কিন্তু তান আহাৰ সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ তেওঁবিলাকৰহে।